গীতমালা চৌৱন অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে তাৰ যুক্ত যন্ত্ৰেৰে গাবলগীয়া মস্কিল নামে ডায়ুদৰ ৰচিত গীত। জিফিয়াসকলে গৈ যেতিয়া ৰজা চৌলক জনাইছিল যে ডায়ুদ তেওঁলোকৰ মাজত লুকাই আছে, এয়া সেই সময়ৰ ৰচিত গীত। হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা, তোমাৰ পৰাক্ৰমেৰে মোৰ দুখ মোচন কৰা। হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া, কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ ল'বলৈ বিচাৰিছে, তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে, চেলা। কিন্তু ঈশ্বৰ মোৰ সহায়কৰ্তা, ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে, তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল'ব, তোমাৰ বিশ্বস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা। মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম, হে জিহুৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম, কিয়নো সেয়ে উত্তম, কাৰণ তেওঁ মোক মোৰ সকলো সংকটৰ পৰা উদ্ধাৰ কৰিলে, মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।